এয়া আকাশবাণী গুৱাহাটী পূৰাঞ্চলিক বাতৰি পঢ়িছো কুমাৰ দেৱী দাসে আৰু মোৰ সৈতে আছে অংকুৰ জ্যোতি শৰ্মা। এতিয়া প্ৰধানমন্ত্ৰীসমূহত আছে শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তাৰে সমগ্ৰ দেশৰ লগতে আজি ৰাজ্যজুৰি ঈদ উল ফিতৰ উদযাপন। অহাত মেত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে কাইলৈ অধিসূচনা জাৰি। লোকসভা নিৰ্বাচনৰ বাবে বিজেপি মিত্ৰজোঁট, কংগ্ৰেছ আৰু বিৰোধী ঐক্য মঞ্চৰ লগতে বিভিন্ন ৰাজনৈতিক নেতাৰ প্ৰচাৰ অভিযান অব্যাহত। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে গুজৰাট টাইটানছৰ জয়লাভ। আজি পবিত্ৰ ঈদ উল ফিতৰ। শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তাৰে সমগ্ৰ দেশৰ লগতে ৰাজ্যতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদ উল ফিতৰ উদযাপন কৰিব। পবিত্ৰ ৰমজান মাহৰ এমহীয়া ৰোজাৰ অন্তত আজি পুৱাতেই সমূহীয়া নামাজ পঢ়িবলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকল ৰাজহুৱা ঈদগাহ ময়দান আৰু মছজিদসমূহৰ চৌহদত সমবেত হয়। ইফালে ঈদ উপলক্ষে অসমৰ ৰাজ্যপাল গোলাপচন্দ কাটাৰীয়াই ৰাজ্যবাসীক শুভেচ্ছা জনাইছে। ৰাজ্যপাল কাটাৰীয়াই শুভেচ্ছা বাৰ্তাত কয় যে ঈদৰ এই বিশেষ দিনটোৱে আমাৰ মাজত বিশ্ব ভাতৃত্বৰ ভাৱ জগাই তোলে। এই উৎসৱে জনসাধাৰণৰ মাজত বন্ধুত্ব আৰু একতাৰ বান্ধোন অধিক শক্তিশালী কৰি তোলে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইও ৰাজ্যবাসীলৈ সামাজিক মাধ্যমৰ জৰিয়তে ঈদ উল ফিতৰৰ শুভেচ্ছা জনাই কয় যে এই পবিত্ৰ উৎসৱে সকলোৰে মাজত শান্তি, সম্প্ৰীতি, সুস্বাস্থ্য আৰু সুখ আনন্দ কঢ়িয়াই আনিব। ইপিনে ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়েও ঈদ উল ফিতৰ উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। শুভেচ্ছা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কয় যে এই উৎসৱে প্ৰেম, ভাতৃত্ববোধ আৰু একতাৰ বাৰ্তা প্ৰদান কৰে। তেওঁ কয় যে পবিত্ৰ ঈদ হৈছে দৰিদ্ৰ আৰু বঞ্চিত লোকসকলক সহায় কৰাৰ লগতে তেওঁলোকৰ সৈতে আনন্দ উপভোগ কৰাৰ সুন্দৰ সময়। এই উৎসৱে সকলোকে শান্তিপূৰ্ণ জীৱন যাপন কৰিবলৈ আৰু সমাজৰ সমৃদ্ধিৰ বাবে কাম কৰিবলৈ প্ৰেৰণা যোগায় বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে বাৰ্তাত উল্লেখ কৰে। আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও পবিত্ৰ ঈদ উল ফিতৰে শান্তি, একতা আৰু গভীৰ মমতাবোধ কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে। ইপিনে আজি পবিত্ৰ ঈদ উল ফিতৰ উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই উৎসৱ পালন কৰা হৈছে। কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তত আজি পুৱাৰে পৰাই ঈদৰ সমূহীয়া নামাজ অনুষ্ঠিত হয়। জিলাখনৰ ৰঙিয়া, কমলপুৰ, বেজেৰা, মুক্তাপুৰ, আমিনগাঁও, বাইহাটা, মিৰ্জা, ছয়গাঁও, বকো, নগৰপেৰা, গৰৈমাৰী আৰু বিজয়নগৰত এই উৎসৱ পালন কৰা হৈছে। আনহাতে গোৱালপাৰা চহৰৰ নয়াপাৰা ঈদগাহ ময়দানত 10 সহস্ৰাধিক লোকে ঈদৰ নামাজ পঢ়িবলৈ সমবেত হয়। ইপিনে শিৱসাগৰৰ ৰংঘৰ চাৰিআলি, দৰবাৰ খেলপথাৰ, জেঙনিকটীয়া, ষ্টেচন চাৰিআলি আদি বিভিন্ন স্থানতো ঈদৰ সমূহীয়া নামাজৰ বাবে বহু লোকে অংশগ্ৰহণ কৰে। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ দিন চমু চাপি অহাৰ সমান্তৰালকৈ ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। লগতে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবেও দলসমূহে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। কালি বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত পাঠকো হাইস্কুল খেলপথাৰত এখন নিৰ্বাচনী সমাৱেশত ভাষণ দিয়াৰ লগতে সমষ্টিটোৰ তিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত কল্যাণী খেলপথাৰত বিজয় সংকল্প সমাৱেশত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে ছয়াৰীত আয়োজিত প্ৰচাৰ কাৰ্যসূচীতো ভাগ লয়। যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ কালি দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই মাজুলীত প্ৰচাৰ চলায়। তেওঁ ৰাজীৱ ভৱনৰ পৰা গড়মূৰৰ সৰু সত্ৰলৈকে নিৰ্বাচনী প্ৰচাৰ চলায়। আনহাতে ডিব্ৰুগড় সমষ্টিৰ প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে টিংখাঙৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। সমষ্টিটোৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়েও প্ৰচাৰ কাৰ্যসূচীত অংশ লয়। ইপিনে বিজেপিৰ সাংসদ অভিনেতা মনোজ তিৱাৰীয়ে কালি তিনিচুকীয়া আৰু ডুমডুমাত দুটা ৰোড শ্বত অংশগ্ৰহণ কৰাৰ লগতে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। তিনিদিনীয়া নিৰ্বাচনী প্ৰচাৰৰ কাৰ্যসূচীৰে অসমলৈ অহা আম আদমী পাৰ্টীৰ নেত্ৰী আতিশীয়ে শোণিতপুৰ সমষ্টিৰ দলৰ প্ৰাৰ্থী ঋষিৰাজ কদিন্দৰ হৈ প্ৰচাৰ চলায়। অসম গণ পৰিষদ দলে কালি গোলাঘাট জিলাৰ তিনিটা বিধানসভা সমষ্টিত কাজিৰঙা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ সমৰ্থনত প্ৰচাৰ সভা অনুষ্ঠিত কৰে। এই সভাত অসম গণ পৰিষদৰ নেতা তথা কৃষিমন্ত্ৰী অতুল বৰা আৰু ভালেসংখ্যক নেতাকৰ্মী উপস্থিত থাকে। ইপিনে তৃতীয় পৰ্যায়ত নিৰ্বাচন হ'বলগীয়া বৰপেটা লোকসভা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণী ফুকন চৌধুৰীয়ে প্ৰচাৰ অব্যাহত ৰাখিছে। প্ৰাৰ্থীগৰাকীয়ে কালি জিলাখনৰ সুন্দৰী দিয়াৰ লগতে আন কেইবাটাও স্থানত প্ৰচাৰ চলায়। সমষ্টিটোত কংগ্ৰেছ দলৰ প্ৰাৰ্থী দীপবায়নেও প্ৰচাৰ অব্যাহত ৰাখিছে। একেদৰে তৃতীয় পৰ্যায়ত নিৰ্বাচন হ'বলগীয়া গুৱাহাটী লোকসভা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰে প্ৰচাৰ অব্যাহত ৰাখিছে। ইপিনে কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিভিন্ন স্থানত সমষ্টিটোৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে কালি কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। ইপিনে গোলাঘাট জিলাত কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰোজদিনা তিৰ্কীয়ে কালি বোকাখাট বিধানসভা সমষ্টিৰ অন্তৰ্গত কাজিৰঙাৰ বাগিচা অঞ্চলত প্ৰচাৰ চলায়। ইয়াৰ উপৰি ৰাজ্যত তৃণমূল কংগ্ৰেছ, এ আই ইউ ডি এফ আদি দলেও নিজ নিজ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ সভাৰ আয়োজন কৰাৰ উপৰি ঘৰে ঘৰে গৈও প্ৰচাৰ অব্যাহত ৰাখিছে। এইফালে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে দুদিনীয়া কাৰ্যসূচীত অহা 16 এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ অহাৰ কথা। আনহাতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও অহা 17 এপ্ৰিলত যোৰহাটৰ কংগ্ৰেছ তথা সন্মিলিত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ প্ৰচাৰ চলোৱাৰ কথা। তেওঁ ডিব্ৰুগড়ৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈৰ হৈও প্ৰচাৰ চলাব বুলি জানিব পৰা গৈছে। ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিগবৈ বিধানসভা সমষ্টিৰ কেইবাটাও স্থানত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। বুঢ়ীদিহিং মণ্ডলত প্ৰাৰ্থীগৰাকীয়ে টঙনা ৰাজহুৱা প্ৰেক্ষাগৃহ, দুই নম্বৰ বেতনিৰংগ মঞ্চ, দুৱাৰমৰা আদৰ্শ গাঁও খেলপথাৰ আৰু পেঙেৰী প্ৰগতিশীল সংঘৰ লগতে ডিগবৈ মণ্ডলত খেৰজান বিহুদলী, মুলিয়াবাৰী নৱযুৱক সংঘ, কালীপূজা খেলপথাৰ, মিছনপাৰা আৰু কালীবাৰী হাউচিং এলেকাত প্ৰচাৰ চলাব। ইপিনে সমষ্টিটোৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে আজি টিংখাং বিধানসভা সমষ্টিত কেইবাটাও নিৰ্বাচনী প্ৰচাৰৰ কাৰ্যসূচীত ভাগ ল'ব। প্ৰাৰ্থীগৰাকীয়ে মডাৰগুৰি ৰাজহুৱা খেলপথাৰ, নামদাং চাৰিআলি ৰাজহুৱা খেলপথাৰ, দীঘলীয়া খেলপথাৰ, পিঠাগুটি ৰাজহুৱা খেলপথাৰ, লংগৈ ৰাজহুৱা খেলপথাৰ, সৰুজনী বাগান বজাৰ প্ৰেক্ষাগৃহ, গেলাবিচাং ৰাজহুৱা প্ৰেক্ষাগৃহ আৰু ৰাজগড়ত প্ৰচাৰ চলাব। আনহাতে বিজেপি মিত্ৰজোঁটৰ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে আজি তিতাবৰ আৰু মাজুলীত 12খন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। দলটোৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই প্ৰাৰ্থীগৰাকীক সংগ দিব। সমান্তৰালকৈ সমষ্টিটোৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে আজি 14খন নিৰ্বাচনী সভাত ভাগ ল'ব। তিতাবৰ, শিৱসাগৰ আৰু যোৰহাট নিমাতীত অনুষ্ঠিত হ'বলগীয়া এই সভাকেইখনত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ লগতে কেইবাগৰাকী জ্যেষ্ঠ নেতা উপস্থিত থাকিব। অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে কাইলৈ অধিসূচনা জাৰি কৰা হ'ব। তৃতীয় পৰ্যায়ত অসমৰ লগতে পশ্চিমবংগৰ 4খন তথা গুজৰাটৰ 26, কৰ্ণাটকৰ 14, মহাৰাষ্ট্ৰৰ 11, উত্তৰ প্ৰদেশৰ 10, মধ্যপ্ৰদেশৰ 8, ছত্তীশগড়ৰ 7, বিহাৰৰ 5, গোৱাৰ দাদৰা আৰু নগৰ হাৱেলী তথা দমনৰ দিউৰ 2খনকৈ, জম্মু কাশ্মীৰত 1খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। অহা 19 এপ্ৰিলৰ পৰা মনোনয়ন দাখিল প্ৰক্ৰিয়া আৰম্ভ হ'ব। আসন্ন লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে কালি 10খন প্ৰাৰ্থী তালিকা ঘোষণা কৰে। এই তালিকাত চণ্ডীগড়, উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগকে ধৰি মুঠ 9টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে। উল্লেখযোগ্য যে এই 9টা সমষ্টিত বিজেপিয়ে 8টাতেই পূৰ্বৰ প্ৰাৰ্থী আঁতৰাই নতুন প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। অসম আৰক্ষীৰ মুখ্যমন্ত্ৰী তদাৰকী শাখাই চলোৱা তদন্তত অৱসৰপ্ৰাপ্ত ISP বিষয়া ইন্দ্ৰেশ্বৰ কলিতাই বৈধ উপাৰ্জনতকৈ বহু বেছি পৰিমাণৰ সম্পত্তি অৰ্জন কৰাৰ তথ্য পোহৰলৈ আহিছে। তদাৰকী শাখাই প্ৰকাশ কৰা তথ্য অনুসৰি কলিতাৰ সম্পত্তিৰ পৰিমাণ উপাৰ্জনতকৈ প্ৰায় 300 গুণ বেছি। কালি মুখ্যমন্ত্ৰী তদাৰকী শাখাৰ কাৰ্যালয়ত বিষয়াজনক জেৰা কৰা হয়। জেৰাৰ সময়ছোৱাত আৰক্ষীয়ে ইন্দ্ৰেশ্বৰ কলিতাৰ সম্পত্তি সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে। আৰক্ষীয়ে গুৱাহাটী মহানগৰীৰ কেইবাটাও স্থানত তেওঁৰ ভূ সম্পত্তিৰ সন্ধান পাইছে। কালি আৰক্ষীয়ে ইন্দ্ৰেশ্বৰ কলিতাৰ পন্নী আৰু কন্যাৰ বেংক লকাৰতো তালাচী চলায়। অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণ আৰু চৰাইদেউ জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত আজি দিনৰ 10 বজাত চৰাইদেউ জিলাত অৱস্থিত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত চৌহদত এখন ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰাৰ 323, 341, 342, 448, 506, 352 আদিৰ অন্তৰ্গত বিভিন্ন গোচৰৰ লগতে পাৰিবাৰিক কণ্ডলজনিত দেৱানী, চেক বাউন্স, মটৰ দুৰ্ঘটনা আদি বিভিন্ন গোচৰৰ নিষ্পত্তি কৰা হ'ব। চৰাইদেউ জিলা আইন সেৱা প্ৰাধিকাৰীৰ ফালৰ পৰা ইচ্ছুক ব্যক্তিসকলক নিষ্পত্তি কৰিব বিচৰা অমীমাংসিত গোচৰসমূহৰ বাবে যাৱতীয় নথিপত্ৰসহ আজি আদালতত নিজে উপস্থিত থাকিবলৈ জনোৱা হৈছে। অধিক তথ্যৰ বাবে চৰাইদেউ জিলা আইন সেৱা প্ৰাধিকাৰীৰ কাৰ্যালয়ত 78961303312 নম্বৰটো পুনৰ কৈছো 78961303312 বা 99544157062 ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব। খেলৰ খবৰ। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত কালি নিশা গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক 3 উইকেটত পৰাজিত কৰে। তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ খেলখনৰ অন্তিমটো বলত ৰশিদ খানৰ বাউণ্ডেৰীৰ সহায়ত গুজৰাট টাইটানছ জয়ী হয়। জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ৰাজস্থান ৰয়েলছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 3 উইকেটৰ বিনিময়ত 196 ৰান কৰে। ৰাজস্থানৰ হৈ ৰিয়ান পৰাগে 48টা বলত 76 ৰান কৰাৰ বিপৰীতে অধিনায়ক সঞ্জু ছেমছনে 38টা বলত 68 ৰান কৰি অপৰাজিত হৈ ৰয়। প্ৰত্যুত্তৰত গুজৰাট টাইটানছে খেলখনৰ অন্তিমটো বলত 7 উইকেটৰ বিনিময়ত 199 ৰান কৰি বিজয় সাব্যস্ত কৰে। দলটোৰ হৈ অধিনায়ক শুভমন গিলে 44টা বলত 72 ৰানৰ বৰঙণি আগবঢ়ায়। এটা উইকেট দখল কৰাৰ লগতে 11টা বলত 24 ৰান কৰি দলৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা ৰশিদ খানক শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা আগবঢ়োৱা হয়। প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰ চমু অৱলোকন অংকজ্যোতি শৰ্মাৰ পৰা।
গুৱাহাটীৰ পৰা আজি প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত বিভিন্ন বাতৰি প্ৰকাশ কৰিছে। নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জুলাইত চৰাইদেউ বিশ্ব ঐতিহ্য হ'ব বুলি কৰা এটা ঘোষণাক লৈ দৈনিক জনভূমি কাকতে বাতৰিটো প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে। দৈনিক অসম কাকতে তথ্য বিজ্ঞান আৰু পেট্ৰলিয়াম ইঞ্জিনিয়াৰিং বিষয়ত বিশ্বৰ শীৰ্ষ বিশ্ববিদ্যালয়সমূহৰ মাজত IIT গুৱাহাটীয়ে স্থান লাভ কৰা সন্দৰ্ভত এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। শান্তি আৰু সম্প্ৰীতিৰ হকে BTR অঞ্চলত সমন্বয় সুনিশ্চিত কৰিবলৈ BTC প্ৰশাসনে BTR হেপিনেছ মিছন মুকলি কৰা সন্দৰ্ভত ৰাজস্থান ট্ৰিবিউন কাকতে এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰঙালী বজাৰত 25% পৰ্যন্ত মূল্য বৃদ্ধি হোৱা আৰু ফাঁচী বজাৰৰ অসাধু চক্ৰৰ বিৰুদ্ধে প্ৰশাসন ৰহস্যজনকভাৱে নীৰৱ হৈ পৰাক লৈ অসমীয়া প্ৰতিদিন কাকতে এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। শদিয়াৰ আৰক্ষী অধীক্ষকৰ স্বাক্ষৰ জাল কৰি ঋণ আদায় কৰাৰ অভিযোগত এজন গৃহৰক্ষী জোৱানকে ধৰি 5 জনক গ্ৰেপ্তাৰ কৰাৰ বাতৰি গুৱাহাটীৰ পৰা আজি প্ৰকাশিত কাকতসমূহে প্ৰথম পৃষ্ঠাত স্থান দিয়া পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা ৰাহুল গান্ধী অসমলৈ আহিলে প্ৰতিটো সমষ্টিতে বিজেপিৰ ভোট বাঢ়িব বুলি কৰা মন্তব্যক লৈ এটা বাতৰি নিয়মীয়া বাৰ্তা আৰু অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰচাৰত অভিযুক্ত ৰামদেৱ আৰু পতঞ্জলি আয়ুৰ্বেদৰ পৰিচালন সঞ্চালকৰ ক্ষমা আবেদন নাকচ কৰি উচ্চতম ন্যায়ালয়ে ভৰ্ৎসনা কৰাৰ লগতে উত্তৰাখণ্ড চৰকাৰক সমালোচনা কৰাৰ সন্দৰ্ভত দৈনিক অসম কাকতে এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ব্যক্তিগত আৱাসৰ ছাতৰ পৰা পৰি কটনৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰী কলিনা বৰুৱা আৰু ৰহস্যজনক মৃত্যুক লৈ প্ৰাগেখন কাকতে বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বান প্ৰস্তুতিক লৈ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে 40টা বিভাগৰ সৈতে আলোচনা কৰা বাতৰি এটা দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে অৰবিন্দ কেজৰিৱালক মুখ্যমন্ত্ৰী পদবীৰ পৰা অপহৰণ বিচাৰি কৰা আবেদন নাকচ, দিল্লীৰ মন্ত্ৰী ৰাজকুমাৰ আনন্দৰ পদত্যাগ, 16 এপ্ৰিলত যোৰহাট ডিব্ৰুগড়ত প্ৰচাৰ চলাবলৈ আহিব প্ৰিয়ংকা গান্ধী, 23 এপ্ৰিলত উচ্চতম ন্যায়ালয়ত কা গোচৰৰ শুনানি, প্ৰচাৰৰ মাজতে ৰাজ্যত নগদ 11 কোটি টকা জব্দ, হাইকোৰ্ট এৱেটছ আপডেটেড ৰিপৰ্ট অন ৰাইট টু এডুকেশ্যন ইমপ্লিমেণ্টেশ্যন, মাছ আকাশত বিমান যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰিলে অসমৰ চিকিৎসক ডাঃ বাবুল বেজবৰুৱাই ইত্যাদি। এয়াই আছিল গুৱাহাটীৰ পৰা আজি প্ৰকাশিত বাতৰিকাকতসমূহৰ প্ৰথম বিশ্ব বাতৰিত চমু অৱলোকন।
কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কৈছে যে দেশৰ বৈচিত্ৰতাক সুৰক্ষা প্ৰদান কৰাৰ লগতে গণতন্ত্ৰ ৰক্ষা কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। কহিমত কালি এখন সংবাদমেলত ৰমেশে কয় যে ভাৰতৰ বৈচিত্ৰতা দুৰ্বল কৰাৰ উদ্দেশ্যে RSS আৰু BJPয়ে এখন ৰাষ্ট্ৰ, এটা নিৰ্বাচন, এটা কৰ ব্যৱস্থা, এটা দল তথা এগৰাকী নেতাৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। তেওঁ কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰখনে সংবিধানৰ 370 নম্বৰ অনুচ্ছেদ নোহোৱা কৰিছে, একেখন চৰকাৰেই 371 নম্বৰ অনুচ্ছেদ নোহোৱা কৰিব বুলিও তেওঁ চিন্তা প্ৰকাশ কৰে। সাধাৰণ সম্পাদকগৰাকী নাগালেণ্ডৰ শাসনত স্থিত চৰকাৰখনকো সমালোচনা কৰে যিখন চৰকাৰে বিৰোধী অবিহনে কাম কাজসমূহ চলাই আছে। তেওঁ কয় যে এখন গণতন্ত্ৰত বিৰোধীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শ্ৰীৰমেশে লগতে জনসাধাৰণৰ বাবে কংগ্ৰেছে নিৰ্ধাৰণ কৰা 5টা ন্যায়ৰ পৰিস্থিতি সন্দৰ্ভতো আলোকপাত কৰে। তেওঁ কয় যে গণতন্ত্ৰ সংৰক্ষণৰ বাবে 2024ৰ লোকসভা নিৰ্বাচন অত্যন্ত গুৰুত্বপূৰ্ণ আৰু সেয়েহে ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছৰ নেতৃত্বৰ প্ৰতি আস্থা আৰু সমৰ্থন আগবঢ়াবলৈ তেওঁ জনসাধাৰণলৈ আহ্বান জনায়। তেওঁ লগতে গণতন্ত্ৰ সুৰক্ষিত কৰাৰ উদ্দেশ্যে দলৰ প্ৰয়াসক সহায় কৰাৰ বাবে ৰাজ্যখনত কংগ্ৰেছৰ প্ৰাৰ্থী সমৰ্থন আগবঢ়াবলৈও সকলোৰে প্ৰতি আহ্বান জনায়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰথম বাতৰিকেইটা পুনৰ এবাৰ। শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তাৰে সমগ্ৰ দেশৰ লগতে আজি ৰাজ্যজুৰি ঈদ উল ফিতৰ উদযাপন। অহা 7 মেত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে কাইলৈ অধিসূচনা জাৰি। লোকসভা নিৰ্বাচনৰ বাবে বিজেপি মিত্ৰজোঁট, কংগ্ৰেছ আৰু বিৰোধী ঐক্যমঞ্চৰ লগতে বিভিন্ন ৰাজনৈতিক নেতাৰ প্ৰচাৰ অভিযান অব্যাহত। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে গুজৰাট টাইটান্ছৰ জয়লাভ। আজিৰ পুৱা আঞ্চলিক বাতৰি ইমানেই।